এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ মাজত আছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ এদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ ব্যাপক প্ৰচাৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ আজি প্ৰচাৰ অভিযান। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত নগদ ধনকে ধৰি 97 কোটি টকাৰ বিভিন্ন সামগ্ৰী জব্দ। চৰকাৰৰ 5 কিলোগ্ৰাম ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিক্ৰী বৃদ্ধি, জনসাধাৰণক অযথা ভীতিগ্ৰস্ত নহবলৈ আহ্বান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু 43 ৰানত জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰে ব্যাপক ৰূপ লৈছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ অসমলৈ আহিছে। তেওঁ কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি হোজাই, ভৱানীপুৰ, হৰভোগ আৰু ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাব। প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ অভিযান সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সাংবাদিকৰ আগত এনেদৰে কয়।
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ে বৰপেটা ৰোড ষ্টেডিয়াম এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব 11 বজাত। তাৰপিছত হোজাইত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত তেখেতে সম্বোধন কৰিলে। তাৰপিছত বিয়লিৰ ভাগত ডিব্ৰুগড় মৰাণ ভলুকৰাম খেলপথাৰত আন এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাসমূহৰ যি বিসংগম বিশ্ব আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। লক্ষ লক্ষ লোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক শুনাৰ হেঁপাহেৰে, চোৱাৰ হেঁপাহেৰে সভাসমূহত ভিৰ কৰিছে। আৰু আমি অসমৰ জনগণক কলৰ জোৰে, বিনয়েৰে ধন্যবাদ দিছো।
দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজি আৰু কাইলৈ বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি পুনৰ অসমলৈ আহিব। কাইলৈ তেওঁ এখন সংবাদমেলত ভাগ ল'ব। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও আজি ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা। ইপিনে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীয়ে কালি গোলাঘাট, বিশ্বনাথ আৰু কমলপুৰত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। শ্ৰীগান্ধীয়ে অসমত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে 6টা জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ উপৰি 10 লাখ লোকক ভূমিপত্ৰ প্ৰদান তথা চাহ শ্ৰমিকক 450 টকাকৈ মজুৰি প্ৰদান কৰা হ'ব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি বোকাখাটত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাৰ হৈ প্ৰচাৰ চলায়। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰচলা, বিশ্বনাথ, কলিয়াবৰ, বৰহমপুৰ, তেজপুৰ আৰু বিহালী সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে কালি চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। BPFৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে বাক্সা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ চলায়। একেদৰে UPPLৰ সভাপতি প্ৰমোদ বড়োৱে চিৰাঙত দলীয় প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী আৰু কমল সিং নাৰ্জাৰীৰ সমৰ্থনত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান সিঙে কাছাৰ জিলাৰ উদাৰবন্দ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজদীপ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি হোৱাৰ লগে লগে জিলা প্ৰশাসনসমূহে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে। নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া EVMসমূহত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিৱিষ্টকৰণ কাৰ্য ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত সফলতাৰে কৰা হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণ স্বচ্ছতাৰে প্ৰাৰ্থী অথবা তেওঁলোকৰ অনুমতিপ্ৰাপ্ত প্ৰতিনিধিৰ উপস্থিতিত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। মুঠ 41,320টা বেলট ইউনিট, 43,975টা কণ্ট্ৰল ইউনিট আৰু 43,997টা VVPAT ইউনিটত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিৱিষ্ট কৰা হৈছে। ৰাজ্যৰ 31,490টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰয়োজন সাপেক্ষে ব্যৱহাৰৰ বাবে EVM সংৰক্ষণ কৰা হৈছে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাক আশ্বস্ত কৰা তথা যিকোনো ধৰণৰ নিৰ্বাচনী হিংসা প্ৰতিহত কৰাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন সমষ্টিত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ কৰিব। কিছুদিন পূৰ্বে শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিত হোৱা নিৰ্বাচনী হিংসা, জালুকবাৰী সমষ্টিত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হোৱা হতাহতিৰ লগতে ডিমু, জোনাই আদিত হোৱা বিভিন্ন হিংসাত্মক ঘটনা সন্দৰ্ভত কমেও 10টা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙে জনাইছে যে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনে ৰাজ্যখনৰ সংবেদনশীল তথা স্পৰ্শকাতৰ সমষ্টিসমূহ চিনাক্ত কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসনে এই অঞ্চলসমূহত আইন শৃংখলা সুনিশ্চিত কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে কেন্দ্রীয় অর্ধসামরিক বাহিনীর 600টা অতিরিক্ত কোম্পানী রাজ্যত উপস্থিত হয়েছে। পূর্বৰ 200 কোম্পানীর এই 600 কোম্পানীকেও ইতিমধ্যে আরক্ষীর সঙ্গে নির্বাচনী কর্তব্য নিয়োগ করা হয়েছে। রাজ্যের মুখ্য সচিবে ইতিমধ্যে CRPF, BSF, ISF আদির সঞ্চালক প্রধানসকলের সঙ্গে পরিস্থিতি সন্দর্ভত আলোচনা করেছে। নির্বাচনের পূর্বে রাইজর মনত যাতে কোনো শঙ্কার সৃষ্টি নহয় তাক নিশ্চিত করা আর নিরাপত্তা সন্দর্ভত রাইজক আশ্বস্ত করা অভিযানের অংশ হিসাবে আজি অর্ধসামরিক বাহিনীর লোককলে সংশ্লিষ্ট স্থানসমূহ ফ্ল্যাগ মার্চ করব। নির্বাচন আয়োগে রাজ্যত নগদ ধনকে ধরে 97 কোটি টাকার বিভিন্ন সামগ্রী জব্দ করেছে। রাজ্যের যুটিয়া মুখ্য নির্বাচনী বিষয়া এই কথা সদরি করে কয় যে যা 26 ফেব্রুয়ারীর কালি পর্যন্ত নির্বাচন আয়োগে 4 কোটি নগদ ধন, 20 কোটি মূল্যর সুরা, 56 কোটি মূল্যর নিচাযুক্ত সামগ্রী, 4 কোটি টাকার মূল্যবান ধাতু আর 13 কোটি টাকা মূল্যর অন্যান্য উপহার সামগ্রী জব্দ করেছে। যুটিয়া মুখ্য নির্বাচন বিষয়া আরও জানা মতে নির্বাচন হবল দেশের কেবাখন রাজ্য তথা কেন্দ্রশাসিত অঞ্চলসমূহতো নিয়োগ করা ফ্লাইং স্কোয়াড আর স্টেটিক সার্ভেলেন্স টিমে আকস্মিক তালাশী অভিযান চলা এই বৃহৎ পরিমাণের সামগ্রী জব্দ করে। অহা 9 এপ্রিলত হবলগিয়া বিধানসভা নির্বাচনের ডিব্রুগড় জেলার আটাইকটা সমষ্টিতে বয়োজ্যেষ্ঠর বিশেষভাবে সক্ষম ভোটদাতাসকলের ঘরে ঘরে গিয়ে ভোটগ্রহণ কার্য অব্যাহত আছে। বর্তমানে জেলাখনত 85 বছর ঊর্ধ্বর আর বিশেষভাবে সক্ষম 1802গৰাকী ভোটদাতাই পোস্টেল বেলটের জড়িয়ে নিজের ভোটদানের অধিকার সাব্যস্ত করে। পলিং বিষয়াসকলে ঘরে ঘরে গিয়ে গ্রহণ করা এই কার্যসূচীর কাইলৈ সামৰণি পৰিব। বিধানসভা নির্বাচন উপলক্ষে আমার সমষ্টি অবলোকনত আজি শুনক তামুলপুর সমষ্টির অবলোকন।
অসমৰ বিধানসভা সমষ্টিসমূহের ভিতর অন্যতম গুরুত্বপূর্ণ সমষ্টি হৈছে তামুলপুর সমষ্টি। অহা 9 এপ্রিলত হবলগীয়া বিধানসভা নির্বাচনের এইবার সমষ্টিটোর মুঠ 7গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবাইছে। বিধানসভার অধ্যক্ষ তথা বিজেপির প্রার্থী বিশ্বজিৎ দৈমারীয়ে UPPLৰ মুরব্বী প্রমোদ বড়োর বিরুদ্ধে প্রতিদ্বন্দ্বিতা আগবাইছে। কংগ্রেসের রাফেল দৈমারী, GSPৰ নবজিৎ হরণীয়াকে ধরে আন 3গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবাইছে। সমষ্টির পুনর্নির্ধারণের পাছত বর্তমান তামুলপুর বিধানসভা সমষ্টির পরিসীমা কিছু পরিবর্তন হয়েছে। সমষ্টিটোত অসমীয়া আর বড়োভাষী লোককে ধরে অন্যান্য কেবাটাও জনগোষ্ঠীর লোক আছে। নির্বাচন আয়োগের তথ্য অনুসরি বর্তমান সমষ্টিটোত মুঠ ভোটদাতার সংখ্যা 2,13,000 অধিক। সমষ্টি পুনর্নির্ধারণের পাছত নলবারী জেলার 13,000 আর বাক্সা জেলার বাগানপাড়া পরিষদীয় সমষ্টির প্রায় 70,000 নতুন ভোটদাতা এই সমষ্টিটোত অন্তর্ভুক্ত হয়েছে। ইয়াৰে 1,07,000 অধিক পুরুষ ভোটদাতা, 1,06,000 অধিক মহিলা ভোটদাতা আর এজন তৃতীয় লিঙ্গর ভোটদাতা। তামুলপুর সমষ্টিত মুঠ 250টা ভোটকেন্দ্র স্থাপন করা হয়েছে। ইয়াৰে 55টা কেন্দ্রক স্পর্শকাতর হিসাবে চিহ্নিত করা হয়েছে। উল্লেখযোগ্য যে 2021 চনত এই সমষ্টিটোর 6জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবাইছিল। UPPLৰ জলেন দৈমারী, GSPৰ ব্রজেন্দ্রনাথ ডেকা আর অন্যান্য 4গৰাকী প্রতিদ্বন্দ্বীর মাজের জলেন দৈমারীয়ে যথেষ্ট ভোটের ব্যবধানত জয়লাভ করেছিল। সমষ্টিটোত এইবার NDAৰ প্রার্থী আর UPPLৰ প্রার্থীগৰাকীর মাজত তুমুল প্রতিদ্বন্দ্বিতা হওয়ার সম্ভাবনা আছে। তামুলপুরৰ পৰা আকাশবাণীৰ সংবাদদাতা নয়নজ্যোতি তামুলীৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
আপোনালোকে পুৱা আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চৰকাৰে 5 কিলোগ্ৰাম ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিক্ৰী বৃদ্ধি কৰিছে। সকলো ৰন্ধন গেছৰ বিতৰকৰ ওচৰত মজুত থকা এনে চিলিণ্ডাৰ বৈধ পৰিচয় পত্ৰ দেখুৱাই ল'ব পাৰি। পেট্রোলিয়াম আর প্রাকৃতিক গ্যাস মন্ত্রালয়ে জানা মতে সরকারে চাহিদা অনুসরি যোগান বৃদ্ধি করার পাছত যা 23 মার্চৰ 6,60,000টা 5 কিলোগ্রাম ওজনের রন্ধন গ্যাসের সিলিন্ডার বিক্রি হয়েছে। রাজ সাহায্যযুক্ত 14.2 কিলোগ্রাম ওজনের ঘরুয়া রন্ধন গ্যাসের সিলিন্ডারের বিপরীতে 5 কিলোগ্রাম ওজনের সিলিন্ডার বাজার মূল্য লাভ করব আর নিকটবর্তী বিতরকর এনে সিলিন্ডার ক্রয় করার কোনো ধরনের ঠিকনার প্রমাণ নালাগে। পেট্রোলিয়াম আর প্রাকৃতিক গ্যাস মন্ত্রালয়ে জানাইছে যে দেশত বর্তমান পেট্রোল, ডিজেল আর রন্ধন গ্যাসের নাটনি হওয়া নাই আর জনসাধারণে ভীতিগ্রস্ত হয়ে অযথা ইন্ধন ক্রয় করারও প্রয়োজন নাই। মন্ত্রালয়ে জনসাধারণক রন্ধন গ্যাস বুকিংয়ের অপ্রয়োজনীয়ভাবে বিতরকর ওসরে যার পরিবর্তে ডিজিটাল ব্যবস্থার উপর নির্ভর হবল পরামর্শ দিছে। IPL ক্রিকেট প্রতিযোগিতা যা নিশা বেঙ্গালুরুর এম চিন্নাস্বামী স্টেডিয়ামত অনুষ্ঠিত এখন খেলত রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুরুয়ে চেন্নাই সুপার কিংসক 43 রানত পরাস্ত করে। চেন্নাই সুপার কিংসে 251 রানের বিজয় লক্ষ্যে খেল আরম্ভ করে 19 ওভার আর 4টা বলত আটাইকটা উইকেট হেরুয়াই 207 রানহে করবলে সমর্থ হয়। দল হয়ে সরফরাজ খানে সর্বাধিক 50 রান করে। টিম ডেভিডক প্লেয়ার অব দ্য ম্যাচ ঘোষণা করা হয়। প্রতিযোগিতাত কালি হায়দরাবাদত অনুষ্ঠিত আন এখন খেলত লখনৌ সুপার জায়ান্টসে সানরাইজার্স হায়দরাবাদক 5 উইকেটত পরাস্ত করে। আজি কলকাতার ইডেন গার্ডেন্সত হবলগীয়া এখন খেলত কলকাতা নাইট রাইডার্স পাঞ্জাব কিংসৰ বিৰুদ্ধে অবতীর্ণ হব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হব। বাতৰি দেখিনি লৈছো কণ্টেক্ট বাণিজ্যিক বিৰতি।
আমি ভোট কিয় দিব লাগে? ভোট আমি দিব লাগে কারণ এয়া আমার অধিকার।
ভোট আমি দিব লাগে কারণ আমাক লাগে আমার উন্নয়ন।
ভোট আমি দিব লাগে কারণ গণতন্ত্র রক্ষা করার দায়িত্ব আমার।
আমার তর্জনী আঙুলির শক্তির সঠিক ব্যবহার করা আমার প্রতিজন নাগরিকের দায়িত্ব।
ভোটাধিকাৰ হৈছে আমাৰ সংবিধানে আমাক প্ৰদান কৰা আটাইতকৈ শক্তিশালী অধিকাৰ যি গণতন্ত্ৰক সুনিশ্চিত কৰে। সেয়ে অহা 9 এপ্ৰিলত আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নাপাহৰিব। আপোনাৰ এপিক কাৰ্ড বা ইয়াৰে যিকোনো এখন পৰিচয় পত্ৰ, আধাৰ কাৰ্ড, এম জি এনৰেগা জব কাৰ্ড, বেংক ডাকঘৰৰ ফটোযুক্ত পাছবুক, আয়ুষ্মান ভাৰত হেল্থ ইঞ্চুৰেঞ্চ স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, এন পি আৰ স্মাৰ্ট কাৰ্ড, ভাৰতীয় পাছপৰ্ট, ফটোযুক্ত পেঞ্চন নথি, চৰকাৰী পি এছ ইউ বা পাব্লিক লিমিটেড কোম্পানীয়ে কৰ্মচাৰীক দিয়া পৰিচয় পত্ৰ, সাংসদ, বিধায়ক, বিধান পৰিষদৰ সদস্যক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ইউনিক ডিজেবিলিটি আই ডি কাৰ্ড লগত লৈ আপোনাৰ ভোটকেন্দ্ৰত ভোটদান কৰক আৰু অসম বিধানসভা নিৰ্বাচন 2026ত অংশ লওক।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। 10 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী সাহায্য। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানে আনিব নতুন সম্ভাৱনা। ৰাইজৰ আকাংক্ষা বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক। বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। প্ৰতিটো খিলঞ্জীয়া পৰিয়ালে লাভ কৰিব ভূমিপট্টা। জাতি মাটি ভেটি ৰক্ষাৰ বাবে বিজেপি চৰকাৰৰ সাহসী পদক্ষেপ। ৰাইজৰ আকাংক্ষা বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
এতিয়া হওক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু পুৰাওঁ জিন্তিয়ানী ডেকাৰ সৈতে।
নিৰ্বাচনী হিংসা ৰোধ কৰিবলৈ আজি ৰাজ্যৰ কেইবাটাও সমষ্টিত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ, গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ফ্লাইং স্কোৱাড আৰু ষ্টেটিক ছাৰ্ভিলেন্স টীমৰ 97 কোটি মূল্যৰ ধন সামগ্ৰী জব্দ, কংগ্ৰেছ নেতা পৱন খেৰাৰ মুখ্যমন্ত্ৰীৰ পন্নী ৰিণিকী শৰ্মভূঞাৰ বিশাল সম্পত্তি তথ্য ফাদিল আদি বাতৰিসমূহ আজি প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰীৰ পন্নী ৰিণিকী শৰ্মা ভূঞাৰ বিৰুদ্ধে কংগ্ৰেছ নেতা পৱন খেৰাই কৰা বিস্ফোৰক অভিযোগসমূহ ভিত্তিহীন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত নিৰ্বাচনী হিংসাৰ পৰিপ্ৰেক্ষিতত স্পৰ্শকাতৰ সমষ্টিসমূহত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ কৰিব বুলি এটা বাতৰি প্ৰকাশ পাইছে। ৰাজ্যত ফ্লাইং স্কোৱাড আৰু ষ্টেটিক ছাৰ্ভিলেন্স টীমৰ 97 কোটি মূল্যৰ ধন সামগ্ৰী জব্দৰ এটা বাতৰি দি আছাম ট্ৰিবিউন, দ্য ছেণ্টিনেল আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে পৱন খেৰাৰ সংবাদমেলক হাস্যকৰ আৰু এ আই জেনেৰেটেড কণ্টেণ্টৰ দুৰ্বল ব্যৱহাৰ বুলি ৰিণিকী ভূঞা শৰ্মাৰ মন্তব্যৰে বাতৰি প্ৰকাশ কৰিছে। নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বাংলাদেশক 1 ইঞ্চিও মাটি নিদিওঁ বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কৰা মন্তব্যৰে দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব বুলি কালি ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ঘোষণা কৰাৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ পন্নীৰ নামত বিদেশত 3খনকৈ পাছপৰ্ট আছে বুলি কংগ্ৰেছৰ নেতা পৱন খেৰাই কৰা অভিযোগৰ বাতৰিৰে দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰ কাকতে বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰাংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰবাৰ। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ এদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উপপক্ষৰ ব্যাপক প্ৰচাৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ আজি প্ৰচাৰ অভিযান। চৰকাৰৰ 5 কিলোগ্ৰাম ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিক্ৰী বৃদ্ধি, জনসাধাৰণক অযথা বিধিগ্ৰস্ত নহবলৈ চৰকাৰৰ আহ্বান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 43 ৰানত জয়লাভ। আজি পুৱা আঞ্চলিক বাতৰিত ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰু আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।